এয়া আকাশবাণী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ন্যায়িক আয়োগ গঠনৰ সিদ্ধান্তত মুখ্য ন্যায়াধীশৰ অনুমোদন ৰাজ্যত শীঘ্ৰেই 35,000 প্ৰাৰ্থীয়ে স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ত 30,00,000 হিতাধিকাৰীক 7 অক্টোবৰৰ ভিতৰত পুঁজি বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ বিটিচিৰ মুৰববী হিচাপে হাগ্ৰামা মহিলাৰীৰ কাইলৈ শপত গ্ৰহণ আৰু চলিত প্ৰথমখন টেষ্ট মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে আজি প্ৰথম ইনিংছত 5টা উইকেটৰ বিনিময়ত কালিলৈকে সংগ্ৰহ কৰা 448 ৰাণৰ পৰা তৃতীয় দিনাৰ খেল আৰম্ভ কৰিব। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক আয়োগ গঠন কৰিছে। এখন অধিসূচনাযোগে কালি নিশা ৰাজ্য চৰকাৰে এই বিষয়ে সদৰি কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি অৱগত কৰি তদন্ত আয়োগ গঠনৰ সিদ্ধান্ত সামাজিক মাধ্যমযোগে জানিবলৈ দিছিল। তেওঁ এই সন্দৰ্ভত জনতাৰ শিল্পীগৰাকীৰ মৃত্যু ৰহস্য ভেদ কৰিবৰ বাবে উচ্চ ন্যায়ালয়ত কৰ্মৰত এগৰাকী ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰিবলৈ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল বুলি অৱগত কৰিছিল। এই পত্ৰৰ প্ৰতি সঁহাৰি জনাই মুখ্য ন্যায়াধীশে সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত আয়োগ গঠনৰ অনুমতি প্ৰদান কৰে। এই সন্দৰ্ভত বিতং তথ্যৰ সৈতে আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
ছিংগাপুৰৰ সাগৰত জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তত যাতে কোনো খুঁত ৰৈ নাযায় তাৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। সেই অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক আয়োগ গঠন কৰা হৈছে। অসম চৰকাৰৰ ৰাজনৈতিক বিভাগে ইতিমধ্যে এই সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। অসমীয়াৰ হিয়াৰামতো শিল্পীগৰাকীৰ কি পৰিস্থিতিত মৃত্যু হ'ল, কাৰোবাৰ অৱহেলাত শিল্পীগৰাকীৰ অকাল মৃত্যু হ'ল নেকি, সেই সন্দৰ্ভত তদন্ত কৰি ন্যায়িক আয়োগখনে অহা ছমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী গোটে বৰ্তমান তদন্ত প্ৰক্ৰিয়া দ্ৰুতগতিত চলাই আছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ইতিমধ্যে প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, কণ্ঠশিল্পী অমৃত প্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছে। আটাইকেইজন অভিযুক্তই বৰ্তমান বিশেষ তদন্তকাৰী গোটৰ জিম্মাত আছে।
আনহাতে জি এম চি এইচত কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি আদালতত দাখিল কৰাৰ লগতে গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে। তেওঁ কয় যে ইতিমধ্যে ছিংগাপুৰৰ পৰা প্ৰেৰণ কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন শিল্পীগৰাকীৰ পন্নী গৰিমা শইকীয়া গাৰ্গক প্ৰদান কৰা হৈছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্তৰ লগতে মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিশেষ তদন্তকাৰী গোটে সোধা পোছা অব্যাহত ৰাখিছে। ইয়াৰ লগতে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেলগে সাগৰলৈ যোৱা আছাম এছ'চিয়েচনৰ 11 সদস্যক অহা 6 অক্টোবৰৰ ভিতৰত হাজিৰ হবলৈ বিশেষ তদন্তকাৰী গোটে জাননী জাৰি কৰিছে। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পৰা জব্দ কৰা শিল্পীগৰাকীৰ মোবাইল ফোনকে ধৰি কেতবোৰ সামগ্ৰী চিনাক্তকৰণৰ বাবে পন্নী গৰিমা শইকীয়া গাৰ্গ কালি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয়। ইয়াৰ পাছতে তেওঁ আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে আদালতৰ মজিয়াত জুবিন গাৰ্গৰ সামগ্ৰীসমূহ চিনাক্ত কৰে। তেওঁ আদালতত কালি এই সন্দৰ্ভত ভাষ্য লিপিবদ্ধ কৰে। কালি শিল্পীগৰাকীৰ দেহৰক্ষী আৰু ঘটনাস্থলীত উপস্থিত থকা অসম আৰক্ষীৰ বিষয়া সন্দীপন গাৰ্গকো জেৰা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ জিলাৰ কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। তেওঁ প্ৰথমে মহিলা উদ্যমিতা আঁচনিৰ অধীনত বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত প্ৰায় 38,000 মহিলাক প্ৰথম বছৰৰ কিস্তিৰ ধন প্ৰদান কৰিব। ইয়াৰ পিছত তেওঁ জিলাখনৰ পাভৈত 5ম অসম বেটেলিয়নৰ শুভাৰম্ভ কৰিব। কালি সামাজিক মাধ্যমযোগে জনসাধাৰণক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যত শীঘ্ৰে 35,000 প্ৰাৰ্থীয়ে স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি লাভ কৰিব বুলি মন্তব্য কৰে।
নিৰ্দিষ্ট দিনত এতিয়া পরীক্ষার ফলাফল সমূহ ঘোষণার প্রক্রিয়া আরম্ভ হব। দুই এজন প্রার্থীয় মোক কইছিলে যে এল পি আর এম ই লিস্টত পি জি আর গ্রেজুয়েট পোস্ট গ্রেজুয়েট আর গ্রেজুয়েট টিচার পোয়া বহুতর নাম সন্নিবিষ্ট হয়ে আছে। আমি নিশ্চিত করিম যাতে পোস্ট গ্রেজুয়েট আর গ্রেজুয়েট টিচারত যখন নিযুক্তি হব তেওঁলোকর নাম যাতে এল পি বা এম ই লিস্টত নাহে, অর্থাৎ যি ডাবল অ্যাপয়েন্টমেন্টর যেটো অভিযোগ থাকে তাক যাতে আমি বহু পরিমাণে রোধ করিব পারো। আর সেই বিষয়ে ইতিমধ্যে বিভাগের বিষয়াসকলক মই স্পষ্ট নির্দেশ দিছো। এই মাহত অসমত 35,000 যুবকর নিযুক্তি হব, অর্থাৎ 35,000 নিকা নিযুক্তিরে 35,000 পরিয়ালর মুখলৈ হাঁহি বিৰিঙাব।
তেওঁ লগতে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ত 30 লাখ হিতাধিকাৰীক পুঁজি বিতৰণ কৰা হ'ব বুলি মন্তব্য কৰে। বিটিআৰৰ জিলাকেইখনৰ বাহিৰে ৰাজ্যৰ বাকী জিলাৰ হিতাধিকাৰীসকলে এই পুঁজি লাভ কৰিব বুলি তেওঁ কয়।
অহা 7 তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম। বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ অসমৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে 7 তাৰিখে 1,250 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব। বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত হ'ব। আমি ইয়াৰ পিছত আৰু এটা আঁচনি হাতত লৈছো অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে, যে তেখেতসকলে যেতিয়াই গেছৰ নতুন চিলিণ্ডাৰ কিনিব তেতিয়াই আমি তেওঁলোকক 250 টকা ৰাজ সাহায্য দিম। অৰুণোদয় হিতাধিকাৰীসকলক ইতিমধ্যে আমি গেছৰ কানেকশ্যনৰ নম্বৰ বিচাৰি পপত্ৰ প্ৰেৰণ কৰিছো। আপোনালোকে সেই পপত্ৰ পূৰ্ণ কৰি আমাক সোনকালে উভতাই দিয়ক। প্ৰতিশ্ৰুতি অনুসৰি অহা 1 নৱেম্বৰৰ পৰা আমাৰ ৰেচন দোকানসমূহত বিনামূলীয়া চাউলৰ লগতে আমি দালি, নিমখ আৰু চেনিও কম মূল্যত বিতৰণ কৰা।
কেন্দ্ৰীয় মন্ত্ৰীসভাই 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ নুমলীগড় অংশৰ সম্প্ৰসাৰণ কৰি 4-লেনযুক্ত পথলৈ উন্নীত কৰাৰ বাবে লোৱা সিদ্ধান্তৰ মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ 85 কিলোমিটাৰ দৈৰ্ঘৰ এই পথছোৱাৰ নিৰ্মাণৰ জৰিয়তে বন্য জীৱ জন্তুসমূহ বিপদমুক্ত হোৱাৰ লগতে যান বাহন চলাচলত সুবিধা হ'ব বুলি উল্লেখ কৰে। গোলাঘাট আৰু গহপুৰৰ মাজত সুৰংগ নিৰ্মাণৰ বাবে শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাব বুলিও তেওঁ উল্লেখ কৰে। মাজুলীৰ কমলাবাৰী আৰু নিমাতীঘাট সংযোগী দলংখন নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু এটা ব্যক্তিগত প্ৰতিষ্ঠানে দুমাহৰ ভিতৰত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে ৰাজ্যখনৰ বানৰ ক্ষয় ক্ষতিৰ জোৰা মৰাৰ বাবে গৃহ মন্ত্ৰালয়ে 1,200 কোটি টকাৰ অনুমোদন দিয়া বুলি তেওঁ উল্লেখ কৰে। তদুপৰি মেঘালয়ৰ পানী শিলহাকুলৈ লৈ যোৱাৰ বাবে আন এটা প্ৰকল্পটো গৃহ মন্ত্ৰালয়ে অনুমোদন দিছে বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কাইলৈ কোকৰাঝাৰৰ বিটিচি সচিবালয়ৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত বিটিআৰৰ নতুন মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এই শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ কথা। মুখ্য সচিব ডঃ ৰবি কুটাই বিটিচিৰ কাৰ্যবাহী পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাব। দিনৰ 11 বজাৰ পৰা এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বিটিচিৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত NDAৰ অংশীদাৰী দল হ'ব বুলি শ্ৰীমহিলাৰীয়ে প্ৰকাশ কৰিছে, কিন্তু ইয়াৰ বাবে UPPLৰ সৈতে NDAৰ সম্পৰ্ক ৰহিত হোৱাৰ চৰ্ত আৰোপ কৰিছে। এই চৰ্তই ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনাই দেখা দিছে। শ্ৰীমহিলাৰীৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 10 গৰাকী পাৰিষদে বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব। তেওঁ পৰিষদ গঠনৰ পাছত ভূমিহীন বৈধ নাগৰিকক ভূমিপট্টা প্ৰদানত গুৰুত্ব আৰোপ কৰিব বুলিও উল্লেখ কৰে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি গোৱালপাৰা চহৰৰ সংগম নাট্যগোষ্ঠীৰ কাৰ্যালয় প্ৰাংগণত জুবিন গাৰ্গ স্মৃতি সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে প্ৰভাত ফেৰীৰে এই কাৰ্যসূচী আৰম্ভ হৈছে। দিনৰ ভাগত ভাগৱত, কোৰাণ আৰু বাইবেল পাঠৰ লগতে নাম প্ৰসংগ কৰা হ'ব। সন্ধিয়া সমূহীয়া বন্তি প্ৰজ্বলন আৰু শিল্পীগৰাকীৰ দৃশ্য শ্ৰব্য অনুষ্ঠানো প্ৰদৰ্শন কৰা হ'ব। সামাজিক মাধ্যমে অনা পৰিৱৰ্তন আৰু সমাজ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 বজাত এটি বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। সমাজকৰ্মী অৰ্চনা বৰঠাকুৰ আৰু অধিবক্তা নন্দিতা তালুকদাৰে এই অনুষ্ঠানত অংশ ল'ব। অনুষ্ঠানটোৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তই অতৰ্কিতে চলোৱা ঘটনা সন্দৰ্ভত কালি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়াই বুজ লয়। উৰিয়ামঘাটৰ দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলৰ বি ছেক্টৰৰ চুঙাজানৰ টেঙাতল গাঁৱত নগা দুৰ্বৃত্তই কমেও 100টা বাসগৃহত অগ্নিসংযোগ কৰা ঘটনাৰ পাছত কালি বিধায়ক বিশ্বজিৎ ফুকনো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ গোলাঘাট জিলাৰ জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে নাগালেণ্ডৰ নিউলেণ্ড জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু আৰপিএফৰ ছেক্টৰ কামাণ্ডাৰৰ সৈতে আলোচনাত মিলিত হয়। স্থানীয় লোকৰ অভিযোগ অনুসৰি নিশা নাগালেণ্ডৰ বহু লোক আহি গাঁওখনত গুলীচালনা কৰাৰ লগতে 100টাৰো অধিক বাসগৃহত অগ্নিসংযোগ কৰে। কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা আৰু ধ্ৰুৱ জুৰেলৰ দৰ্শনীয় শতকেৰে ভাৰতে আহমেদাবাদত চলিত প্ৰথমখন টেষ্টত শক্তিশালী স্থিতিত উপনীত হৈছে। খেলখনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে আজি প্ৰথম ইনিংছত 5টা উইকেটৰ বিনিময়ত কালিলৈকে সংগ্ৰহ কৰা 448 ৰাণৰ পৰা তৃতীয় দিনাৰ খেল আৰম্ভ কৰিব। বৰ্তমান ক্ৰিজত ৱাশ্বিংটন সুন্দৰ 9 ৰাণ আৰু ৰবীন্দ্ৰ জাদেজাই 104 ৰাণ কৰি অপৰাজিত হৈ আছে। ভাৰতৰ হৈ কে এল ৰাহুলে 100 আৰু ধ্ৰুৱ জুৰেলে 125 ৰাণ কৰি আউট হয়। উল্লেখযোগ্য যে কে এল ৰাহুলৰ এয়া হৈছে তেওঁৰ কেৰিয়াৰৰ 11 শতক। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে বৃহস্পতিবাৰে প্ৰথম ইনিংছত 162 ৰাণ কৰি অল আউট হয়। চলিত মহিলা এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি গ্ৰুপ পৰ্যায়ৰ এখন খেলত অষ্ট্ৰেলিয়া শ্ৰীলংকাৰ মুখামুখি হ'ব। খেলখন বিয়লি 3 বজাৰ পৰা আৰম্ভ হ'ব। কাইলৈ প্ৰতিযোগিতাৰ আন এখন খেলত ভাৰত চিৰবৰী পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ভাৰতে ইতিমধ্যে প্ৰথমখন খেলত ডি এল এছ পদ্ধতিৰে 59 ৰাণত বিজয়ী হৈ 2 পইণ্ট অৰ্জন কৰিছে আৰু পাকিস্তানে প্ৰথমখন খেলত বাংলাদেশৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈছে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102.7 MHz, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 102 MHz, আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা 109 MHz, আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা 101.5 MHz লামডিং, 100.6 MHz বকলীয়া আৰু 102.1 MHz সৰিয়হজান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন AIR এপতো শুনিব পাৰে। এতিয়া আহক প্ৰজন্মা চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চকু ফুৰাওঁ।
কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্তক CIDয়ে 14 দিনৰ জিম্মাত লৈছে। অসমীয়া প্ৰতিদিন কাকতে জুবিনৰ বিয়েৰত বিষ দিয়াৰ সন্দেহ শিৰোনামেৰে এই বাতৰি প্ৰকাশ কৰিছে। কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়িক তদন্তৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াক অধ্যক্ষৰূপে লৈ ন্যায়িক আয়োগ গঠন কৰা হৈছে বুলি ঘোষণা কৰাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব দিছে। নিয়মীয়া বাৰ্তা কাকতে জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ভাষ্য দিয়াৰ বাতৰি প্ৰকাশ কৰিছে। বিজয়া দশমীৰ দিনা বামুনি মৈদামৰ ৰেলৱে কলনীৰ এখন পূজা মণ্ডপত জুবিন গাৰ্গৰ গীত বজাবলৈ দিয়াৰ বাবে অবিনাশ ৰজক নামৰ যুৱকজন হত্যাৰ বলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এয়া দ্য টাইমছ অৱ ইণ্ডিয়া কাকতৰ বাতৰি। ৰাজ্যৰ 15 স্থানত অমৃত সৰোবৰ নিৰ্মাণৰ বাবে গৃহ মন্ত্ৰালয়ে 692 কোটি টকা অনুমোদন দিছে। এই ধনেৰে যোৰহাট আৰু গোলাঘাটত 4টাকৈ, শোণিতপুৰ, শিৱসাগৰ, ডিব্ৰুগড়, মাজুলী, তিনিচুকীয়া, মৰিগাঁও আৰু কামৰূপ জিলাত এটাকৈ অমৃত সৰোবৰ নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। অসমীয়া খবৰ কাকতে এই বাতৰিয়ে প্ৰথম পৃষ্ঠাত গুৰুত্ব দিছে। দৈনিক অগ্ৰদূত কাকতেও এই বাতৰি প্ৰকাশ কৰিছে। মহানগৰীৰ ফাঁচীবজাৰত সংঘটিত অগ্নিকাণ্ডত এজন নিহত হোৱাৰ লগতে 5গৰাকী ব্যক্তি আহত হোৱাৰ বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। মাজনিশা নগাই গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী টেঙাতল গাঁও জ্বলাই দিয়াৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। কেন্দ্ৰীয় কেবিনেটে কাজিৰঙা এলিফেণ্ট কৰিডৰ নিৰ্মাণত অনুমোদন জনোৱাৰ পাছত অসমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা সপ্তমটো উপহাৰৰ অপেক্ষাত আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। এয়া দৈনিক জনমভূমি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি। এতিয়া হওক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ন্যায়িক আয়োগ গঠনৰ সিদ্ধান্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অনুমোদন। ৰাজ্যত শীঘ্ৰে 35,000 প্ৰাৰ্থীয়ে স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বিটিচিৰ মুৰববী হিচাপে হাগ্ৰামা মহিলাৰীৰ কাইলৈ শপত গ্ৰহণ আৰু আহমেদাবাদ টেষ্টত শক্তিশালী স্থিতিত ভাৰত। প্ৰথম ইনিংছত সংগ্ৰহ কৰা 448 ৰাণৰ পৰা তৃতীয় দিনাৰ খেল আৰম্ভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত।